ॐ नमो भगवते वासुदेवाय। श्रीमद्भागवत नवमस्कन्ध एकादश अध्याय। कहन्ति शुक महाजती शुण परीक्ष चक्रवर्ती। शुक उवाच श्रीराम राज्ये होइ राजा आनन्दे पाळि जन प्रजा। उत्तम कल्पे यज्ञ कले वशिष्ठ आदि मुनि तुले। विप्रंकु चारि बेदुबरी दक्षिणा देले चित्त भरी। भूमि की करी चारि भागे दक्षिणा देले अनुरागे। हुतांकु पूर्व दिग देले अध्वर्जु पश्चिमे कल्पिले। उत्तर दिग सामगाने ब्रह्मांकु दक्षिण विधाने। ब्राह्मण देले चारि दिश आचार्य देले अवशेष। सीता संगते रघुपति आचरी गृहस्थंक गति। हरिहरि बोल अनेक वस्त्र रत्न धाने संतोष करि सर्वजने। आचरी गृह मेधि धर्म वेद विहित जेते कर्म। ब्राह्मणे देखि साधु कथा मने न कल्पि अन्य चिंता। रामर निकटे मिलिले अनेक स्तुति वाक्य कले। कहिले प्रिय भावे बही भोनाथ एते कार्य नाही। आम्भे कहिलु वेद धर्मे तोते न जानी मति भ्रमे। तोहर राज्य तुहि निय आम्भर हृदय सदा थाओ। एमन्ते किछि दिन गला शुण हो गोविंदर लीला। दिने कराम रात्र काले बुलन्ति निज भृत्य तुले। जस अजस के कि चिन्ते एमन्ते विचारि गुपते। शुणिले एक गृहाश्रमे पत्नी की बोले गरु तमे। तु दुष्टा नारी घरु जाओ मुन छुईबी तोर देह। असति पर गृहाश्रमी मुनो हे राम प्राय कामी। से जेन्हे सीता घेनी घरे आनंदे गृहाश्रम करे। एमंत शुणि तार मुखे गृहे मिलिले मन दुखे। शुणीण लोक अपवाद चिंता बसिला राम हृद। लोकापवाद न सहिले सीतारे राम कोप कले। प्रियार गर्भवास देखि तार विच्छेदे होई दुखी। ए लोक अपवाद भय करिबि के बण उपाय। लक्ष्मणे राई रघुनाथ ता संगे भाळिले एकांत। बोइले सीतांकु बिपिने निबेशी आस तु बहने। तक्षणे राजा आज्ञा पाई सीतांकु बने निबेश। से मिले बाल्मीक स्थाने बेनी कुमर जात बने। वाल्मीकि भ्रांति छाड़ी मन নিজ কুটিরে দেলে স্থান।
হরি হরি বল।
বাল্মীকি জাত কর্ম কলে পুত্র দুহিঙ্ক নাম দেলে, প্রথম কুশ নামে খ্যাত, অন্য লব নামে বিদিত। এমন্তে কিছু দিন অন্তে রাম চলিলে সীতা পথে, রাম আগম শুনি কর্ণে তক্ষণে বরুণ ভুবনে। জানকী হইলে প্রবেশ মনে অনেক করি রোষ, সীতার ন পাই সন্দেশ, রাম চলিলে নিজ দেশ। লব কুশঙ্কু সঙ্গে নেলে, কুশকু অধিকার দেলে, অঙ্গদ চিত্র কেতু দুই, লক্ষ্মণ বীর্যে জাত হই। তক্ষ পুষ্কর বেনী ভাই, ভরত পত্নী গর্ভে হই, সুবাহু শ্রুত সেন বীর হইলে শত্রুঘ্ন কুমর। ভরত দিগ বিজে করি কোটি গন্ধর্ব বড় মারি, যুদ্ধে পাইলা যেতে ধন দেলা সে রাম সন্নিধান। শত্রুঘ্ন দিগ বিজে করি লবণ মধু পুত্র মারি, মথুরা পুর মধুবনে পুরিস্তা পিলে প্রজাজনে। ধন শ্রীরাম আগে দেলা, পুত্র কুতহি রাজা কলা, লক্ষ্মণ চন্দ্র জ্যোতি পুরী পুত্র কুতহি রাজা করি। রাম যে জান কি বিচ্ছেদে মন ন কল্পে রাজ পদে।
হরি হরি বল।
সীতার গুণ চিন্তি মনে নিদ্রা ন মাড়ই নয়নে, কণ্ঠ কুণ্ঠিত শোকে পুরি চিত্ত কু ন পারন্তি ধরি। তিরি পুরুষ সঙ্গ এহি কেশ হে নর দেহ বহি, সেদিনু ব্রহ্মচর্য করি রাম হইলে ব্রহ্মচারী। বর্ষ সহস্র ত্রয়োদশ নিরতে ব্রহ্মচারী বেশ, অখণ্ড অগ্নিহোত্র কলে বশিষ্ঠ আদি মুনি তুলে। দক্ষিণা দেলে তো সচিতে সন্ধ্যা মধ্যাহ্নে অবিরতে, সংসারে স্থাপি নিজ যশ স্বধামে হইলে প্রবেশ। লব কুশঙ্কু রাজ্য দেই সকল জন প্রজারাই, চতুর্ধা রূপে রঘুনাথ চলিলে উত্তরর পথ। তাবর জঙ্গমাদি কীট ঘেনি চলিলে বৈকুণ্ঠ, বলন্তি শুক ব্রহ্ম ঋষি শুণহ রাজা কুরু বংশী। রামচরিত তো অগ্রতে সংক্ষেপে কহিলি মুঁ যেতে, ইহা যে শ্রবণে শুনন্তি দুর্গম সংকটু তরন্তি। রামচরিত পুণ্য কথা জেনে খণ্ডই ভব ব্যথা, বলই দাস জগন্নাথ নবম স্কন্ধে ভাগবত। ভাবে বলই দাস জগন্নাথ ভাবে নবম স্কন্ধে ভাগবত।
হরি হরি বল।
ইতি শ্রীমদ্ভাগবতে মহাপুরাণে পারমহংস্যাং সংহিতায়াং নবম স্কন্ধে শ্রীরামচরিতে নাম একাদশ অধ্যায়।